মঠিয়া লিখা শুভবাৰ্তা ১৮ অধ্যায়। স্বৰ্গৰাজ্যৰ শ্ৰেষ্ঠ কোন? সেই সময়ত শিষ্যসকলে যীশুৰ ওচৰলৈ আহি সুধিলে, প্ৰভু, স্বৰ্গৰাজ্যৰ শ্ৰেষ্ঠ কোন? তেতিয়া যীশুৱে এটি শিশুক ওচৰলৈ মাতি আনি তেওঁলোকৰ মাজত থিয় কৰাই ক'লে, মই তোমালোকক সঁচাকৈ কওঁ, যদি তোমালোকে মন পৰিৱৰ্তন কৰি শিশুসকলৰ দৰে হ'ব নোৱাৰা, তেনেহ'লে কোনোমতেই স্বৰ্গৰাজ্যত প্ৰৱেশ কৰিব নোৱাৰিবা। এতেকে যিকোনোৱে এই শিশুটিৰ দৰে নিজকে নম্ৰ কৰে তেওঁৱে স্বৰ্গৰাজ্যত সৰ্বশ্ৰেষ্ঠ। আকৌ যিকোনোৱে এনে এটি শিশুক মোৰ নামেৰে গ্ৰহণ কৰে তেওঁ মোকেই গ্ৰহণ কৰে। মোক বিশ্বাস কৰা এই নম্ৰসকলৰ মাজৰ কোনোবা এজনক যদি কোনোৱে পাপৰ পথত লৈ যায়, তেনেহ'লে তেওঁক ডিঙিত এটা ডাঙৰ জাত বান্ধি বৰং সমুদ্ৰৰ গভীৰ পানীত ডুবাই দিয়ে তেওঁৰ পক্ষে ভাল হ'ব। হাই, বিঘিনিৰ সময়ৰ কাৰণে এই জগত, কিয়নো বিঘিনিৰ সময় অৱশ্যে আহিব। কিন্তু যি মানুহৰ দ্বাৰাই বিঘিনি হয় তেওঁৰ সন্তাপ হ'ব। তোমালোকক পাপলৈ নিয়াৰ কাৰণ যদি তোমালোকৰ হাত বা ভৰি হয়, তেনেহ'লে তাক কাটি দূৰলৈ দলিয়াই পেলোৱা। দুই হাত বা দুই ভৰি লৈ অনন্তজীৱত পেলোৱা হোৱাতকৈ কোঙা বা খুৰা হৈ জীৱনত প্ৰৱেশ কৰাই তোমালোকৰ পক্ষে ভাল। তোমালোকৰ চকুৱে যদি তোমালোকক পাপৰ পথলৈ নিয়ে, তেনেহ'লে তাকো কাঢ়ি তোমালোকৰ পৰা দূৰলৈ দলিয়াই পেলোৱা। দুই চকু লৈ অনন্ত অগ্নিময় নৰকত পেলোৱা হোৱাতকৈ বৰং কণা হৈ জীৱনত সোমোৱাই তোমালোকৰ পক্ষে ভাল। সেয়ে সাৱধানে চলিবা, তোমালোকে এই সৰুসকলৰ মাজৰ এজনকো সেৱজ্ঞান নকৰিবা। কিয়নো মই তোমালোকক কওঁ, স্বৰ্গত তোমালোকৰ দূতসকলে মোৰ স্বৰ্গীয় পিতৃৰ মুখ সদায় যেন দেখা পায়, কাৰণ যি হেৰাল তাক বিচাৰি ৰক্ষা কৰিবলৈ মানুহৰ পুত্ৰ আহিল। তোমালোকে কি ভাবা, যদি কোনো এজন মানুহৰ ১০০টা মেৰ আছে আৰু তাৰ মাজৰ পৰা যদি এটা ভুল পথে গৈ হেৰাই যায়, তেতিয়া তেওঁ জানো ৯৯টা মেৰক পাহাৰৰ দাঁতিত এৰি থৈ হেৰুৱা মেৰটোক বিচাৰি নাযাব? আৰু হেৰুৱা মেৰটোক কেনেবাকৈ পায়? তেনেহ'লে মই তোমালোকক সঁচাকৈ কওঁ যে ভুল পথে নোযোৱা এই ৯৯টা মেৰতকৈ যিটো হেৰাই গৈছিল সেই মেৰটোক ঘূৰাই পোৱাত তেওঁ অতি আনন্দ কৰিব। এইদৰে এই সৰুসকলৰ মাজৰ এটিও নষ্ট হোৱাটো স্বৰ্গত থকা তোমালোকৰ পিতৃয়ে ইচ্ছা নকৰে। ক্ষমাৰ বিষয়ে শিক্ষা। কিন্তু তোমাৰ ভাইৰাই যদি তোমাৰ বিৰুদ্ধে পাপ কৰে, তেনেহ'লে তেওঁ অকলে থাকোঁতে ওচৰলৈ গৈ তেওঁৰ দোষ দেখুৱাই দিয়া। তেওঁ যদি তোমাৰ কথা শুনে, তেনেহ'লে তুমি তোমাৰ ভাইৰাক ঘূৰাই পালা। কিন্তু যদি নুশুনে, তেনেহ'লে দুই এজন ভাইক তোমাৰ লগত লৈ যোৱা, যাতে দুই বা তিনিজন সাক্ষীৰ কথাত প্ৰত্যেকটো বিষয় সত্য বুলি প্ৰমাণিত হয়। যদি তেওঁলোকৰ কথাও নুশুনে, তেনেহ'লে মণ্ডলীক জনাবা। মণ্ডলীৰ কথাও যদি নুশুনে, তেনেহ'লে তেওঁ তোমাৰ ওচৰত অনাহুদী আৰু কৰ সংগ্ৰহকাৰীসকলৰ দৰে হওক। মই তোমালোকক সঁচাকৈয়ে কওঁ, তোমালোকে পৃথিৱীত যিহকে বান্ধিবা সেয়ে স্বৰ্গটো বন্ধ কৰা হ'ব, আৰু পৃথিৱীত যিহকে মুকলি কৰিবা সেয়ে স্বৰ্গটো মুকলি কৰা হ'ব। পুনৰাই মই তোমালোকক কওঁ, পৃথিৱীত তোমালোকৰ দুজনৰ যদি প্ৰাৰ্থনীয় কোনো বিষয়ত একমন হয়, তেনেহ'লে স্বৰ্গত থকা মোৰ পিতৃৰ দ্বাৰাই তোমালোকলৈ সেই বিষয় সিদ্ধ কৰা হ'ব। কিয়নো যি ঠাইত দুই বা তিনিজন মোৰ নামেৰে গোট খায়, সেই ঠাইত ময়ো তেওঁলোকৰ মাজত থাকোঁ। তেতিয়া পিতৰে যীশুৰ ওচৰলৈ আহি তেওঁক ক'লে, হে প্ৰভু, মোৰ ভায়ে মোৰ অসীৰে কিমানবাৰ পাপ কৰিলে মই তেওঁক ক্ষমা কৰিম? ৭বাৰলৈকেনে? যীশুৱে তেওঁক ক'লে, ৭বাৰলৈকে বুলি মই তোমাক নকওঁ, কিন্তু ৭৭ গুণবাৰ বুলিহে কওঁ। স্বৰ্গৰাজ্যক এনেদৰে তুলনা দিয়া হয় যেনেকৈ এজন ৰজাই নিজৰ দাসসকলৰ ওচৰত হিচাপ বিচাৰিলে। যেতিয়া তেওঁ হিচাপ ল'বলৈ আৰম্ভ কৰিলে, তেতিয়া তেওঁৰ আগলৈ এনে এজন দাসক অনা হ'ল যিজনৰ ৰজাৰ ওচৰত ১০,০০০ ৰূপৰ ঋণ আছিল, কিন্তু পৰিশোধ কৰিবলৈ তেওঁৰ ক্ষমতা নাছিল। তেতিয়া ৰজাজনেই এই আদেশ দিলে যে সেই লোকজনৰ সৈতে তেওঁৰ স্ত্ৰী, ল'ৰা ছোৱালী আৰু তেওঁৰ সৰ্বস্ব বিক্ৰী কৰি যেন ঋণ পৰিশোধ কৰা হয়। তেতিয়া সেই দেশে মাটিত পৰি ৰজাৰ ভৰিত ধৰি ক'লে, হে প্ৰভু, ধৈৰ্য ধৰক, মই আপোনাৰ আটাইখিনি ঋণ পৰিশোধ কৰিম। তেতিয়া সেই ৰজাজনে মৰম কৰি সেই দাসক এৰি দিলে আৰু তাৰ ঋণো ক্ষমা কৰি দিলে। পাছত সেই দাসে বাহিৰলৈ গৈ তেওঁৰ এজন সহকৰ্মীক দেখা পালে। তাৰ ওচৰত সেই সহকৰ্মীজনৰ প্ৰায় ১০০ মুদ্ৰাৰ ঋণ আছিল। দাসজনে সেই সহকৰ্মীজনৰ ডিঙি চেপি ক'লে, তই এই মুদ্ৰা ধাৰে লৈছিলি, সেই মুদ্ৰা এতিয়া পৰিশোধ কৰ। তেতিয়া তাৰ সহকৰ্মীজনে মাটিত পৰি কাকুতি মিনতি কৰি ক'লে, ধৈৰ্য ধৰকচোন, মই তোৰ সকলো ধাৰ পৰিশোধ কৰিম। কিন্তু তেওঁ সন্মত নহ'ল, বৰং পৰিশোধ নকৰা পৰ্যন্ত তেওঁক বন্দীশালত বন্দী কৰি থলে। তেতিয়া তেওঁৰ সহদাসবোৰে এই ঘটনা দেখি অতিশয় দুখিত হ'ল। সিহঁতে ৰজাৰ ওচৰলৈ গৈ যি যি ঘটিল সেই সকলো বিষয় তেওঁক জনালে। তেতিয়া ৰজাই সেই দাসক মাতি ক'লে, দুষ্ট দাস, তই মোক কাকতি মিনতি কৰাত মই তোৰ সকলো ধাৰ ক্ষমা কৰিলোঁ। তেনেহ'লে মই যেনেকৈ তোক দয়া কৰিছিলোঁ, তয়ো তেনেকৈ তোৰ সহদাসক দয়া কৰা উচিত নাছিল নে? তেতিয়া ৰজাৰ খং উঠিল আৰু দিবলগীয়া আটাইখিনি ঋণ পৰিশোধ নকৰা পৰ্যন্ত দাসজনক যতনাকাৰীৰ হাতত সোধাই দিলে। ঠিক সেইদৰে তোমালোক প্ৰতিজনে যদি তোমালোকৰ ভাইক অন্তৰৰে সৈতে ক্ষমা নকৰা, তেনেহ'লে মোৰ স্বৰ্গীয় পিতৃয়েও তোমালোকক এইদৰে কৰিব।